দ্বিতীয় ৰাজাৱলী চাৰি অধ্যায়। এগৰাকী বিধৱাক ইলিছাই সাহায্য কৰা। এদিন শিষ্য ভাৱবাদী দলৰ এজনৰ ভাইজাই কান্দি কান্দি ইলিছাৰ ওচৰলৈ আহি ক'লে, আপোনাৰ দাস মোৰ স্বামীৰ মৃত্যু হ'ল, আৰু আপুনি জানে যে আপোনাৰ দাস এজন জিহুৱাৰ ভয়কাৰী লোক আছিল। এতিয়া মহাজনে মোৰ পুত্ৰ দুটিক তেওঁ দাস কৰিবৰ কাৰণে লৈ যাবলৈ আহিছে। ইলিছাই তেওঁ সুধিলে, মইনো তোমাক কিদৰে সহায় কৰিব পাৰোঁ? বাৰু মোক কোৱাচোন, তোমাৰ ঘৰত কি আছে? মহিলাগৰাকীয়ে ক'লে, এবাটি তেলৰ বাহিৰে আপোনাৰ দাসীৰ ঘৰত একোৱেই নাই। তেতিয়া ইলিছাই ক'লে, তুমি তোমাৰ সকলো প্ৰতিবেশীসকলৰ পৰা কিছুমান খালী পাত্ৰ ধাৰলৈ আনিবলৈ ওলাই যোৱা। যিমান সম্ভৱ হয় সিমান বেছিকৈ আনিবা। তাৰ পাছত তুমি তোমাৰ ল'ৰা দুজনেৰে সৈতে ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি দিবা, আৰু সেই পাত্ৰবোৰত তেল ঢালিবা। এটা এটাকৈ পাত্ৰবোৰ ভৰি পৰাৰ পাছত একাষৰীয়াকৈ থবা। তেতিয়া মহিলাগৰাকী ইলিছাৰ ওচৰৰ পৰা গুচি গ'ল। তেওঁ নিজৰ ল'ৰা দুটিক লৈ ঘৰত সোমাই দুৱাৰ বন্ধ কৰি দিলে। ল'ৰা দুজনে তেওঁৰ ওচৰলৈ পাত্ৰবোৰ আনিবলৈ ধৰিলে, আৰু তেওঁ সেইবোৰত তেল ঢালিয়ে থাকিল। সকলোবোৰ পাত্ৰ ভৰাৰ পাছত তেওঁ এজন পুতেকক ক'লে, আন এটা পাত্ৰ লৈ আনা। ল'ৰাজনে ক'লে, আৰু একো পাত্ৰই বাকী নাই। তেতিয়া তেল পৰা বন্ধ হৈ গ'ল। তাৰ পাছত মহিলাগৰাকীয়ে আহি ঈশ্বৰৰ লোকৰ আগত সকলোবোৰ কথা ক'লে। তেওঁ ক'লে, যোৱা সেই তেল বেচি তোমাৰ ধাৰ পৰিশোধ কৰা, আৰু অৱশিষ্টৰ যি থাকিব তাৰে তোমাৰ আৰু ল'ৰাহঁতৰ জীৱিকা চলাবা। ইলিছাই চুনেমিয়া মহিলাৰ পুত্ৰক জীৱিত কৰা। এদিন ইলিছাই খোজকাঢ়ি চুনেমলৈ গৈছিল। সেই ঠাইত বাস কৰা এগৰাকী ধনী মহিলাই তেওঁক নিজৰ ঘৰত আহাৰ গ্ৰহণ কৰিবলৈ বৰকৈ মিনতি কৰাত তেওঁ তাত আহাৰ কৰিলে। পাছত তেওঁ যিমানবাৰ চুনেমৰ মাজেদি যায় সিমানবাৰ সেই ঘৰত খোৱা বোৱা কৰিবলৈ সোমায়। মহিলাগৰাকীয়ে তেওঁৰ স্বামীক ক'লে, এই যি লোকজন প্ৰায় আমাৰ বাটেদি অহা যোৱা কৰে, মই এতিয়া বুজিব পাৰিছোঁ যে তেওঁ ঈশ্বৰৰ এজন পবিত্ৰ লোক। আহক না, আমি ছাদৰ ওপৰতে এটি সৰু কোঠালি সাজি তাৰ ভিতৰত তেওঁৰ কাৰণে এখন বিছনা, মেজ, চকী আৰু এটা চাকি ৰাখি থওঁ। তাতে তেওঁ আমাৰ ইয়ালৈ আহিলে সেই কোঠালিত থাকিব পাৰিব। এদিন ইলিছা যেতিয়া পুনৰ আহিছিল, তেওঁ সেই ওপৰ কোঠালিত গৈ বিশ্ৰাম লৈছিল। তেওঁৰ দাস গেহজীক ক'লে, তুমি সেই চুনেমিয়া মহিলাগৰাকীক মাতা। তাতে দাসজনে মহিলাগৰাকীক মাতিলে, আৰু মহিলাগৰাকী আহি তেওঁ আগত থিয় হ'ল। তেতিয়া ইলিছাই তেওঁৰ দাসক ক'লে, তেওঁক কোৱা, আপুনি আমাৰ কাৰণে এই সকলো কষ্ট কৰিলে, এতিয়া আপোনাৰ কাৰণে আমি কি কৰিব পাৰোঁ? ৰজা বা প্ৰধান সেনাধ্যক্ষৰ ওচৰত আমি আপোনাৰ কাৰণে কিবা অনুৰোধ কৰিমনে? উত্তৰত মহিলাগৰাকীয়ে ক'লে, মই মোৰ নিজৰ পৰিয়ালৰ মাজত ভালে আছোঁ। ইলিছাই ক'লে, তেন্তে আমি তেওঁৰ কাৰণে কি কৰিব পাৰোঁ? গেহজীয়ে উত্তৰ দিলে, অৱশ্যে তেওঁৰ কোনো পুত্ৰ নাই, আৰু তেওঁ স্বামীও বৃদ্ধ হ'ল। ইলিছাই ক'লে, তেওঁক মাতি আনা। তেতিয়া গেহজীয়ে চুনেমিনিয়াক মাতি আনিলে, আৰু তেওঁ আহি দুৱাৰমুখত থিয় হ'ল। ইলিছাই ক'লে, অহা বছৰৰ এই সময়ত আপুনি কোলাত এটি পুত্ৰ সন্তান ল'বলৈ পাব। মহিলাগৰাকীয়ে ক'লে, হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰৰ লোক, আপোনাৰ দাসীক মিছা আশা নিদিব। পাছত মহিলাগৰাকী গৰ্ভৱতী হ'ল, আৰু ইলিছাই যেনেকৈ কৈছিল ঠিক সেইদৰে পিছৰ বছৰৰ একে সময়ত তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিলে। ল'ৰাটি ডাঙৰ হ'বলৈ ধৰিলে। এদিন তেওঁ পিতৃৰ যেতিয়া শস্য দোৱা লোকসকলৰ লগত আছিল, তেতিয়া সি তাৰ বাপেকৰ ওচৰলৈ গ'ল। ল'ৰাটিয়ে বাপেকক ক'লে, উহ, মোৰ মূৰটো, মোৰ মূৰটো। বাপেকে এজন দাসক ক'লে, ইয়াক দাঙি মাকৰ ওচৰলৈ লৈ ব'লা। সেই দাসে যেতিয়া তাক দাঙি আনি মাকৰ ওচৰত দিলেহি, সি দুপৰীয়া পৰ্যন্ত মাকৰ কোলাতে বহি থাকিল আৰু তাৰ পাছত তাৰ মৃত্যু হ'ল। তেতিয়া মাকে ল'ৰাটিক ওপৰলৈ নি ঈশ্বৰৰ লোকজনৰ বিচনাত শুৱাই থলে। তাৰ পাছত দুৱাৰ বন্ধ কৰি তেওঁ বাহিৰলৈ ওলাই আহিল। তেওঁ গিৰিয়েকক মাতি ক'লে, আপুনি এতিয়াই এজন দাস আৰু এটা গাধ মোৰ ওচৰলৈ পঠিয়াই দিয়ক, মই তৎক্ষণাত ঈশ্বৰৰ লোকজনৰ ওচৰলৈ গৈ আকৌ ঘূৰি আহিম। তেওঁ গিৰিয়েকে ক'লে, তুমি তেওঁৰ ওচৰলৈ আজিয়েই কিয় যাব বিচাৰিছা? আজিতো 9 জুন নহয়, 20 ছাম্বাৰো নহয়। তেওঁ উত্তৰ দিলে, তাতে ভালেই হ'ব। তাৰ পাছত তেওঁ গাধৰ ওপৰত আসন সজাই নিজৰ দাসক ক'লে, সোনকালে চলাই নিয়া, মই নকওঁ মানে তুমি লাহে লাহে নচলাবা। এইদৰে তেওঁ ওলাই গ'ল আৰু কৰ্মিল পৰ্বতত ঈশ্বৰৰ লোকৰ ওচৰলৈ আহিল। ঈশ্বৰৰ লোকে মহিলাগৰাকীক দূৰৈতে দেখি নিজৰ দাস গেহজীক ক'লে, সৌৱা চোৱা, সুনেমিয়া মহিলাগৰাকী, তুমি দৌৰি তেওঁৰ ওচৰলৈ যোৱা আৰু সোধা যে আপুনি আপোনাৰ স্বামী আৰু আপোনাৰ ল'ৰাটি সকলোৱে কুশলে আছেনে? তাই উত্তৰ দিলে, হয় ভালেই আছে। পাছত তেওঁ কৰ্মিল পৰ্বতত ঈশ্বৰৰ লোকজনৰ ওচৰ পাই তেওঁ ভৰিত খামুচি ধৰিলে। তাতে তেওঁক আঁতৰাই আনিবলৈ গেহজী ওচৰ চাপি অহাত ঈশ্বৰৰ লোকে ক'লে, তেওঁক অকলে থাকিবলৈ দিয়া, কিয়নো তেওঁ মন বিষাদেৰে ভৰা, কিন্তু জিহুৱাই মোৰ পৰা তাক গুপুতে ৰাখিছে, মোক একোকে নজনালে। মহিলাগৰাকীয়ে ক'লে, হে মোৰ প্ৰভু, মই জানো আপোনাৰ ওচৰত এটি ল'ৰা খুজিছিলোঁ, মই জানো আপোনাক কোৱা নাছিলোঁ, মোক মিছা আশা নিদিব। তেতিয়া ইলিছাই গেহজীক ক'লে, তোমাৰ কাপোৰ কঁকালত গুজি লৈ মোৰ এই লাখুটিডাল লোৱা আৰু মহিলাগৰাকীৰ ঘৰলৈ যোৱা, কোনো মানুহক লগ পালে তেওঁক মংগলবাদ নকৰিবা আৰু কোনোবাই মংগলবাদ কৰিলেও তাৰ উত্তৰ নিদিবা, মোৰ লাখুটিডাল ল'ৰাটিৰ মুখৰ ওপৰত ৰাখিবা। কিন্তু ল'ৰাৰ মাকে ক'লে, জীৱিত জিহুৱা আৰু আপোনাৰ শপত খাই কওঁ, মই আপোনাক এৰি নাযাওঁ। সেয়েহে এলিছাই উঠি মহিলাগৰাকীৰ পাছে পাছে যাবলৈ ধৰিলে। গেহজীয়ে তেওঁলোকৰ আগে আগে গৈ ল'ৰাটিৰ মুখৰ ওপৰত সেই লাখুটিডাল ৰাখিলে, কিন্তু কোনো হাড় হুৰ লক্ষণ পোৱা নগ'ল। সেয়ে গেহজীয়ে ইলিছাক লগ ধৰিবৰ বাবে উলটি গ'ল আৰু তেওঁক ক'লে, ল'ৰাটি হাড় পোৱা নাই। পাছত ইলিছাই ঘৰলৈ আহি দেখিলে যে তেওঁ বিচনাতে মৃত ল'ৰাটি শুৱাই থোৱা আছে। তেতিয়া তেওঁ অকলেই ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলে। তাৰ পাছত তেওঁ বিচনাৰ ওপৰত উঠি ল'ৰাটিৰ মুখৰ ওপৰত নিজৰ মুখ, চকুৰ ওপৰত নিজৰ চকু আৰু হাতৰ তলুৱাৰ ওপৰত হাত ৰাখি শুই দিলে। তেওঁ ল'ৰাটিৰ ওপৰত যেতিয়া দীঘল দি পৰিল, তেতিয়া ল'ৰাটিৰ গা গৰম হৈ উঠিল। তাৰ পাছত ইলিছাই নামি আহি ঘৰৰ ভিতৰতে অহা যোৱা কৰি ফুৰিলে। পাছত পুনৰাই বিচনাত উঠি গৈ ল'ৰাটিৰ ওপৰত দীঘল হৈ পৰিল। তাতে ল'ৰাটিয়ে 7 বাৰ হাঁচি মাৰি চকু মেলি চালে। তেতিয়া ইলিছাই গেহজীক মাতি ক'লে, চুনে মিয়ানীক মাতা। তাতে গেহজীয়ে তেওঁক মাতি আনিলে। মহিলাগৰাকী কোঠালীটোলৈ অহাত ইলিছাই ক'লে, তোমাৰ ল'ৰাটি লোৱা। তেতিয়া মহিলাগৰাকী সোমাই আহি তেওঁ ভৰিত পৰি আৰু মাটিত মুখ দি উবুৰি হৈ তেওঁক প্ৰণিপাত কৰিলে। তাৰ পাছত পুতেকক তুলি লৈ তেওঁ বাহিৰলৈ ওলাই গ'ল। বিহ মিলোৱা চৰুহা। তাৰ পাছত ইলিছা পুনৰ গিলগললৈ ঘূৰি গ'ল। সেই সময়ত সেই ঠাইত আকাল হৈছিল। তেতিয়া শিষ্য ভাববাদীসকলৰ এটা দল তেওঁৰ আগত বহি আছিল। তেওঁ নিজৰ দাসক ক'লে, ডাঙৰ চৰুটো জুইৰ ওপৰত বহাই দি শিষ্য ভাববাদীৰ দলটোৰ কাৰণে আঞ্জাৰে চৰুহা ৰান্ধা। তেতিয়া তেওঁলোকৰ মাজৰ এজনে শাক তুলি আনিবৰ কাৰণে পথাৰলৈ গ'ল। তেওঁ ফলেৰে ভৰা বনৰীয়া লতা দেখা পায় তাৰ ফল ছিঙি ওচৰত ভৰাই আনিলে। তাৰ পাছত সেইবোৰ কাটি চৰুহাত দিলে, কিন্তু সেইবোৰ কি আছিল তাক তেওঁলোকে নাজানিলে। পাছত তেওঁলোকে সেই আঞ্জা লোকসমূহক খাবলৈ বাকী দিলে, কিন্তু লোকসকলে সেই আঞ্জা মুখত দিয়াৰ মাত্ৰকে চিঞৰি উঠিল, হে ঈশ্বৰৰ লোক, চৰুত মৃত্যু আছে। তেওঁলোকে সেই আঞ্জা পুনৰ খাব নোৱাৰিলে। তেতিয়া ইলিছাই ক'লে, অলপমান ময়দা লৈ আনা। তেওঁ সেই ময়দাখিনি চৰুত পেলাই দি ক'লে, এতিয়া এইখিনি লোকসকলে খাবৰ কাৰণে তেওঁলোকৰ মাজত বাকী দিয়া, তাতে চৰুত ক্ষতিকাৰক একোৱেই নাথাকিল। এশজন লোকক খুওৱা। এবাৰ বাল চালিচাৰ পৰা এজন মানুহে ঈশ্বৰৰ লোকৰ কাৰণে প্ৰথমে কটা শস্যৰ পৰা জব ধানৰ 20টা পিঠা আৰু বস্তা ভৰাই নতুন শস্য আনিলে। ইলিছাই ক'লে, এইবোৰ লোকসকলক খাবলৈ বিলাই দিয়া। তেওঁ দাসে ক'লে, কি, মই ইয়াক 100জন লোকৰ আগত থমনে? ইলিছাই উত্তৰত ক'লে, তুমি লোকসকলক ইয়াকে খাবলৈ দিয়া, কিয়নো জিহুৱাই কৈছে তেওঁলোকে খাব আৰু কিছু বাকীও থাকিব। সেই দাসে তেতিয়া তাক নি লোকসকলৰ আগত ৰাখিলে। জিহুৱাই যিদৰে কৈছিল সেইদৰেই তেওঁলোকে তাক খালে আৰু কিছু বাকীও থাকিল।